বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰি কেইটা হৈছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কাইলৈ গুৱাহাটীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে বিগত দশকত এন ডি এৰ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ স্থান বিশেষভাৱে সলনি হৈছে। চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে 4-1 ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 9-0 পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উত্তৰা কানাড়াৰ শিৰচি আৰু দেৱনাগৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীমোদীয়ে এখন জনসভা সম্বোধন কৰি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ গেৰাণ্টিৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে দেশৰ সুৰক্ষা ব্যৱস্থা আৰু উন্নয়ন সুনিশ্চিত কৰে। তেওঁ কয় যে বজাৰৰ খেতিৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰা, মীন পালনৰ বাবে এটা পৃথক মন্ত্ৰালয় গঠন কৰা, মীন পালকসকলক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা, মৎস্য সম্পদা যোজনা, স্মাৰ্ট চিটি, নতুন ৰেলৱে লাইন তথা কৰ্ণাটকত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা 24ৰ পৰা 47লৈ বৃদ্ধি কৰা আদিয়ে জনসাধাৰণক উপকৃত কৰিছে। আনহাতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে বেংগালুৰুৰ বোমা বিস্ফোৰণ আৰু ৰাজ্যখনৰ অন্যান্য আইন আৰু সুৰক্ষা ব্যৱস্থা সম্পৰ্কীয় ঘটনাসমূহ কংগ্ৰেছ দলৰ ভোট বেংক ৰাজনীতিৰ বাবে হৈছে। তেওঁ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে অহা 11,000 কোটি টকা আন কামত ব্যৱহাৰ কৰা আৰু পূৰ্বৰ বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি যোজনাৰ অধীনত কৃষকসকলক প্ৰদান কৰা 4,000 টকা বন্ধ কৰি দিয়া বুলি ৰাজ্যখনৰ শাসনত থকা কংগ্ৰেছ চৰকাৰক অভিযোগ তোলে। ৰাজ্য চৰকাৰৰ হাতত উন্নয়নৰ বাবে কোনো ধনৰাশি নাই বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ভোটদাতাসকলক অহা 7 মে'ত ভোটদান কৰিবলৈ আহান জনায়। ইফালে জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীশ্বাহে অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ বাবে বিৰোধী দলক সমালোচনা কৰি কয় যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। শ্ৰীশ্বাহে ৰাজ্যখনৰ মেইনপুৰী আৰু এটাৱাতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ লগতে কানপুৰত দলৰ কৰ্মচাৰীসকলৰ সৈতে সাধাৰণ নিৰ্বাচন সন্দৰ্ভত এখন বৈঠকতো মিলিত হয়। আনহাতে জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বৰেলি জিলাৰ বাদায়ুন আৰু আউনা অঞ্চলত প্ৰচাৰ অভিযানত ভাগ লয়। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে চাম্বল জিলাৰ দলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপিক সমালোচনা কৰি কয় যে উত্তৰ প্ৰদেশৰ জনসাধাৰণে নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ত বিজেপিক উচিত প্ৰত্যুত্তৰ দিছে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটে ৰাজ্যখনত জনসাধাৰণৰ পৰা বহুল সমৰ্থন লাভ কৰিছে। শ্ৰীযাদৱে বৰেলীৰ আন এখন জনসভাতো অংশ লয়। ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ওড়িশাৰ কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ চালিপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীগান্ধীয়ে কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে প্ৰথমে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পূৰ্বে তেওঁ কটক জিলাৰ সত্যভামাপুৰত উৎকল গৌৰৱ মধুসূদন দাসৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মানু সিংভিয়ে শাসনাধিষ্ঠিত বিজেপিক গণতন্ত্ৰক প্ৰতিহত কৰা বুলি অভিযোগ উত্থাপন কৰে। আহমেদাবাদত আজি এখন সংবাদমেল সম্বোধন কৰি শ্ৰীসিংভিয়ে শেহতীয়াকৈ চুৰাট লোকসভা আসনখনত বিজেপিৰ জয়লাভক গণতান্ত্ৰিক প্ৰমূল্যৰ উলংঘন বুলি উল্লেখ কৰে। তেওঁ বিজেপিয়ে জন ধন তথা শাসন ব্যৱস্থাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কাইলৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব। অসমতো তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অসমত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই 4টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কাইলৈ গুৱাহাটীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহৰ অসম ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজী নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে বিগত দশকত এন ডি এৰ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ স্থান বিশেষভাৱে সলনি হৈছে। গুজৰাটৰ আনন্দ জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি শ্ৰীসিঙে কয় যে কোনো বহিৰাগত শক্তিয়ে ভাৰতক 2047 চনৰ ভিতৰত এখন উন্নত দেশত পৰিণত হোৱাৰ যাত্ৰাক ৰোধ কৰিব নোৱাৰে। ইয়াৰ পূৰ্বে আহমেদাবাদত এখন সংবাদমেলত ভাষণ দি শ্ৰীসিঙে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ এখন নতুন আত্মনিৰ্ভৰশীল আৰু উন্নত ভাৰত গঢ়ি তোলাৰ এটা গেৰাণ্টি বুলি উল্লেখ কৰে। বিহাৰৰ গোপালগঞ্জ জিলাৰ চিদৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বাৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নিৰ্বাচনী কৰ্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বৰ্ণ প্ৰভাতে কয় যে নিৰ্বাচন অনুষ্ঠিত হবলগীয়া সুপৌল জিলালৈ আৰক্ষীৰ লোকসকলক লৈ যোৱা তিনিখন বাছত এখন তীব্ৰবেগী ট্ৰাকে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আন 12 জন লোক গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। আহত লোককেইজনক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জম্মু কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত গাঁওৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলীয়াগুলীৰ সূত্ৰপাত হয়। নিহত লোকজনক খানিদৰ মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাৰ পাছতে উধমপুৰৰ পৰা সেনাবাহিনী চি আৰ পি এফ আৰু আৰক্ষী বিশেষ বাহিনী ততালিকে অঞ্চলটোলৈ ৰাওনা হয়। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে আৰু পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছে বুলি ধাৰণা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনাগত 4 দিনত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। আনহাতে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে অৱগত কৰিছে। চীনৰ চেংডেত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে 4-1 ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ এৰ একক শাখাৰ খেলত অস্মিতা চলিহাই বিশ্বক্ৰমৰ 8th স্থানৰ খেলুৱৈ ইয়ো জিয়ামিনৰ হাতত 15-21 পোনপটীয়া ছেটত পৰাস্ত হয়। পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজিংবান আৰু শ্ৰুতি মিশ্ৰই জিয়াও এন হেং আৰু জিং ই জিয়াক 21-15-21-16 ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ একক শাখাৰ দ্বিতীয়খন খেলত ইছাৰাণী বৰুৱাই ইছিৰা খানক 21-13-21-16 ছেটত পৰাস্ত কৰে। দ্বৈত শাখাৰ দ্বিতীয়খন খেলত চিমৰান সিংঘী আৰু ঋতিকা থাকৰে টিং এলছা লাই আৰু জেং মিছেলৰ বিৰুদ্ধে 21-8-21-11 ফলাফলত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আনমন খাবৰেলী সিং নেগমক 21-15-21-13 ছেটত পৰাস্ত কৰাত ভাৰতে 4-1 ফলাফলৰ অগ্ৰগতি লাভ কৰে। চীনৰ পাছতে ভাৰতৰ মহিলা দলটো গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। গ্ৰুপ এৰ শীৰ্ষ স্থানৰ বাবে দুয়োটা দলৰ মাজত অহা মঙলবাৰে চূড়ান্ত খেল অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত খেলত ভাৰতে কানাডাক 4-1 ফলাফলত পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে গুজৰাট টাইটানছক 9 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰত 1 উইকেট হেৰুৱাই 206 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইলজেক্সে সৰ্বাধিক 100 ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 70 ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে বেংগালুৰুৱে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইপিনে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কিছু সময়ৰ পাছত হবলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। ছাংঘাইত অনুষ্ঠিত আইচাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 5টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধীৰাজ বুম্বা দেউৰা, তৰুণদীপ ৰয় আৰু প্ৰবীণ যাদৱে দক্ষিণ কোৰিয়া খৰুৱাই 0 পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এয়া হৈছে প্ৰথমটো ঐতিহাসিক জয়। এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ইফালে দীপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত আজি এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ লিন চিয়নৰ হাতত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কাইলৈ গুৱাহাটীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে কৈছে যে বিগত দশকত এন ডি এ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ স্থান বিশেষভাৱে সলনি হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 9 উইকেটত পৰাস্ত কৰে।